যাত্ৰা পুস্তক 20 অধ্যায়। ঈশ্বৰে দিয়া দ আজ্ঞা। ঈশ্বৰে এই সকলো কথা ক'লে, মই যিহুৱা তোমালোকৰ ঈশ্বৰ, মিছৰ দেশৰ বন্দী ঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহুৱা ময়েই। মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক। তোমালোকে নিজৰ বাবে স্বৰ্গত থকা অথবা পৃথিৱীত থকা বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্তি নাহাজিবা। সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰক সেৱা পূজাও নকৰিবা, কাৰণ মই যিহুৱা তোমালোকৰ ঈশ্বৰ, মই ইক্ষাম্বিক ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ। কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাওঁ। তোমালোকে তোমালোকৰ ঈশ্বৰ যিহুৱাৰ নাম অনৰ্থক ৰূপে নলবা, কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থক ৰূপে লয়, যিহুৱাই তেওঁক নিদোষী নকৰিব। মোৰ উদ্দেশ্যে বিশ্ৰাম দিন সোঁৱৰণ কৰি পবিত্ৰ কৰিবা, ছয় দিন পৰিশ্ৰম কৰি তোমালোকে সকলো কাৰ্য কৰিবা, কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে বিশ্ৰাম দিন। সেইদিনা তোমালোকে অথবা তোমালোকৰ পুত্ৰ, ছোৱালী বা তোমালোকৰ দাস বা দাসী বা তোমালোকৰ পশু বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী কোনোৱে একো কাম নকৰিবা, কাৰণ মই যিহুৱাই আকাশমণ্ডল, পৃথিৱী, সমুদ্ৰ আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ। এই হেতুকে মই যিহুৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলোঁ। তোমালোকৰ ঈশ্বৰ যিহুৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ'বলৈ তোমালোকে তোমালোকৰ পিতৃ মাতৃক সন্মান কৰিবা, নৰবধ নকৰিবা, কোনো লোকৰ সৈতে বিবিচাৰ নকৰিবা, কাৰো পৰা চুৰ নকৰিবা, তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা, তোমালোকে তোমালোকৰ চুবুৰীয়া ঘৰলৈ লোভ নকৰিবা, তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভাইজ্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁ দাসী, তেওঁ গৰু, তেওঁৰ গাধ বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা। তেতিয়া লোকসকলে মেঘগৰ্জন, বিজুলী, হিঙাধ্বনি আৰু পৰ্বত ধোঁৱাময় হোৱা দেখিলে। লোকসকলে এইদৰে হোৱা দেখি ভয়ত কম্পমান হৈ তেওঁলোক দূৰত থিয় হ'ল। তেওঁলোকে মুচিক ক'লে, আপুনিয়ে আমাক কথা কওক, আমি শুনিম, কিন্তু আমাৰ সৈতে ঈশ্বৰক কথা ক'বলৈ নিদিব, নহ'লে আমি মৰিম। তেতিয়া মুচিয়ে তেওঁলোকক ক'লে, ভয় নকৰিবা, আপোনালোকে যেন ঈশ্বৰলৈ ভয় ভক্তি ৰাখে আৰু পাপ নকৰে, সেইবাবে আপোনালোকক পৰীক্ষা কৰিবলৈ তেওঁ আপোনালোকৰ ওচৰলৈ আহিল। সেয়ে লোকসকল দূৰত থিয় হৈ আছিল, কিন্তু মুচিয়ে যি ঠাইত ঈশ্বৰ আছিল সেই ঘোৰ অন্ধকাৰৰ ফালে গতি কৰিলে। ইজৰাইলৰ লোকসকলে পালন কৰিবলগীয়া নানা বিধি। যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলী লোকসকলক এই কথা ক'বা, মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা। তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাহাজিবা। তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা আৰু তাৰ ওপৰতে তোমালোকৰ হোম বলি, সমজুৱা বলি, মেৰচাক আৰু খাৰ গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱান্বিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্বাদ কৰিম। তুমি যদি মোৰ অৰ্থে শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰা, তেনেহ'লে তুমি সেই বেদী পতা শিলেৰে নিৰ্মাণ নকৰিবা, কারণ তার উপর যদি তুমি তোমার অস্ত্র লগুয়া তেন্তে তুমি তাক অপবিত্রহে করিবা। তোমার গোপনীয় অংশর যেন দেখা না যায় সেইবাবে মূর যজ্ঞ বেদীলৈ তুমি খটখটিয়ে দি না যাবা।